এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশৰ খেতিয়কসকলে বিদেশী হেঁচা সত্বেও বাণিজ্য চুক্তিৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ দেশৰ 210গৰাকী পঞ্চায়ত নেতাই অহা 15 আগষ্টত নতুন দিল্লীত হ'বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ বিশেষকৈ পাকিস্তান সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজস্থানৰ দোচা জিলাত হোৱা পথ দুৰ্ঘটনাত কমেও 10 লোকে প্ৰাণ হেৰুৱাইছে আৰু দিল্লীত অহা 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ খেতিয়কসকলে বিদেশী হেঁচা সত্বেও বাণিজ্য চুক্তিৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। কৃষক সংগঠনৰ নেতা আৰু খেতিয়কৰ এটা দলে কালি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰে আৰু কৃষকৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে চৰকাৰে লোৱা নিৰ্ণায়ক ব্যৱস্থাৰ শলাগ লয়। ভাৰতীয় কৃষক চৌধুৰী চৰণ সিং চৌহান সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি ধৰ্মেন্দ্ৰ চৌধুৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তই অকল লাখ লাখ খেতিয়কক সকাহ প্ৰদান কৰাই নহয় বৰং দেশৰ কৃষি আৰু গ্ৰাম্য খণ্ডসমূহৰ সবলীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব। ইপিনে ছত্তীশগড় যুৱ প্ৰগতিশীল সংস্থাৰ বীৰেন্দ্ৰ লোহানে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহক দেশৰ কৃষি আৰু দুগ্ধ উৎপাদন খণ্ডত প্ৰৱেশ কৰিব নিদিয়াৰ সাহসী সিদ্ধান্তৰ প্ৰতি সংশ্লিষ্ট খণ্ডসমূহৰ সৈতে জড়িত সকলোৱে আদৰণি জনাইছে। কৃষকসকলৰ সৈতে হোৱা কথোপকথনত কৃষিমন্ত্ৰী শ্ৰী চৌহানে কয় যে চৰকাৰে ভেজাল সাৰ আৰু ৰসায়ন প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰে এখন নতুন আইন প্ৰণয়ন কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খেতিয়কসকললৈ বীমাৰ ধনৰাশি ডিজিটেল ব্যৱস্থাৰে আদায় দিয়াৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি অগ্ৰাধিকাৰৰ ভিত্তিত আগুৱাই নিয়া হৈছে। কৃষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰি শ্ৰীচৌহানে কয় যে কৃষকসকলে অকল দেশবাসীক খাদ্য যোগানৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্বৰ খাদ্যৰ চাহিদা পূৰণৰ বাবে দিনে নিশাই কাম কৰে। তেওঁ কৃষকসকলক অন্নদাতা আৰু জীৱনদাতা বুলি অভিহিত কৰে। তেওঁ কয় যে কৃষকসকলৰ সেৱাই ঈশ্বৰৰ সেৱা আৰু ইয়াতকৈ ডাঙৰ পূজা নাই। সমগ্ৰ দেশৰ 28খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 210গৰাকী পঞ্চায়ত নেতাই অহা 15 আগষ্টত নতুন দিল্লীত হ'বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিতসকলৰ ভিতৰত উন্নত আন্তঃগাঁথনি, উন্নত ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক সমুদায় উদ্যমৰ লেখীয়া সেৱাৰ চকুত লগা ধৰণৰ উন্নয়নৰ সূচনা কৰা ভালেসংখ্যক পঞ্চায়ত নেত্ৰী আছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কৈছে যে এই বিশেষ অতিথিসকলে হৰ ঘৰ জল যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আৰু মিছন ইন্দ্ৰধনুষৰ লেখীয়া ধবজাবাহী চৰকাৰী আঁচনিসমূহ বাস্তৱায়িত কৰাত বিশেষ সফলতা অৰ্জন কৰিছে। নতুন দিল্লীত কাইলৈ এই বিশেষ অতিথিসকলৰ বাবে আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা চালিত সভাসাৰ এপ্লিকেশ্যন মুকলি কৰা হ'ব। এই বছৰ এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে আত্মনিৰ্ভৰ পঞ্চায়ত, বিকশিত ভাৰতৰ পৰিচয় আৰু এই বিষয়বস্তুৱে উন্নত ভাৰতৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মনিৰ্ভৰ পঞ্চায়তৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ বিশেষকৈ পাকিস্তান সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে অঞ্চলসমূহত নিৰাপত্তা বাহিনীৰ পহৰা আৰু তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। স্বাধীনতা দিৱস যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে সেনা আৰু BSFএ নিয়ন্ত্ৰণ ৰেখাৰ 225 কিলোমিটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 192 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত চোকা দৃষ্টি ৰাখিছে। আৰক্ষীয়ে 2খন সীমান্তৱৰ্তী জিলা ৰাজৌৰী আৰু পুঞ্চৰ বাবে নিৰাপত্তা পৰামৰ্শ আগবঢ়াইছে। জম্মু শ্ৰীনগৰ 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে জম্মুৰ 10খন জিলাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত আজি তেওঁৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে কয় যে এই অভিযান ইতিমধ্যে গণ আন্দোলনত পৰিণত হৈছে আৰু দেশবাসীক একতাৰ দোলেৰে বান্ধিছে আৰু দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ গুৱাহাটীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীখনৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, লেম্প ৰোড, ৰুক্মিণীগাঁও, হাতীগাঁও, ৰুক্মিণী নগৰ, ৰাজগড়, চানমাৰী আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে পৰা যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত পদপথসমূহো পানীত বুৰ যোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইপিনে বিহাৰত গংগা, গণ্ডক, সোণ, কোচি, মহানন্দা আৰু বাগমতীকে ধৰি ঘাই ঘাই নদীসমূহ ফেনে ফুটুকাৰে উফন্দি উঠাৰ ফলত ৰাজ্যখনৰ 10খন জিলা বানৰ কবলত পৰিছে আৰু 19 লাখৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ভগলপুৰ, মুংগেৰ, বেগুচৰাই, বৈশালী, ভোজপুৰ, খগৰীয়া আৰু পাটনা জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মাজেৰে বৈ যোৱা অধিকাংশ নৈৰ অৱবাহিকা অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ইয়াৰে বেছিভাগৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে। বানৰ ফলত প্ৰভাৱিত ভালেসংখ্যক লোকে ঘাইপথ আৰু অন্য ওখ ঠাইসমূহত আশ্ৰয় লৈছে। ৰাজস্থানৰ দোসা জিলাত আজি নিচেই পুৱা হোৱা এটা পথ দুৰ্ঘটনাত কমেও 10জন লোক নিহত হয় আৰু অন্য 11জন আহত হয়। দোসা মোহনপুৰ মনোহৰপুৰ ঘাইপথত বাস্ত্ৰী চাৰিআলিৰ সমীপত এখন পিকআপ ভেন আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই অঘটনটো ঘটে। দুৰ্ঘটনাত হতাহত অধিকাংশ লোক উত্তৰ প্ৰদেশৰ এটা জিলাৰ আৰু তেওঁলোকে চিকৰ জিলাৰ খাটু শ্যাম মন্দিৰত পূজা আগবঢ়াই ঘৰলৈ উভতি আহিছিল। আহতসকলৰ ভিতৰত 8জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক জয়পুৰৰ SMS চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। শ্ৰীলংকাৰ মন্ত্ৰীসভাই দেশখনৰ নবীকৰণযোগ্য শক্তি ক্ষমতা বৃদ্ধি কৰাৰ বাবে ভাসমান সৌৰ শক্তি প্ৰকল্পৰ ক্ৰয় প্ৰক্ৰিয়াৰ বাবে উপদেষ্টা নিয়োগ কৰাৰ কাম আৰম্ভ কৰিছে। মন্ত্ৰীসভাৰ মুখপাত্ৰ ডঃ নেলিন্দা জয়াতিচাই কৈছে যে চৰকাৰে 2030 চনৰ ভিতৰত নবীকৰণযোগ্য উৎসৰ পৰা 70% বিদ্যুৎ উৎপাদন আৰু 2050 চনৰ ভিতৰত কাৰ্বন গেছৰ নিৰ্গমনৰ অবিহনে বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে। নবীকৰণযোগ্য শক্তি উৎস উন্নয়ন পৰিকল্পনা 2026-2030ৰ অধীনত ভাসমান সৌৰ প্ৰকল্পৰ বাবে বিভিন্ন জলাশয় চিনাক্ত কৰি উলিওৱা হ'ব। এই প্ৰকল্পৰ আনুমানিক ক্ষমতা 3000 মেগাৱাট হ'ব। মুখ্য মধ্যস্থতাকাৰী খালিদ আল হায়াৰ নেতৃত্বত হামাছৰ এটা প্ৰতিনিধি দলে ইজিপ্তৰ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা কৰাৰ বাবে কালি কাইৰোত উপস্থিত হৈছে। গাজাত সৰ্বাত্মক যুদ্ধবিৰতি সুনিশ্চিত কৰা আৰু বন্দীসকলৰ সমস্যা সমাধান কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। বৈঠকত কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত ইজিপ্তৰ মধ্যস্থতাত হোৱা প্ৰস্তাৱিত 60-দিনীয়া যুদ্ধবিৰতি যোজনাক পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে ইজিপ্তৰ নতুন প্ৰস্তাৱত বন্দী কৰা লোকসকলক মুকলি কৰি দিয়া, যুদ্ধৰ সমাপ্তি, গাজাৰ পৰা সৈন্য প্ৰত্যাহাৰ আদিৰ দাবী জনোৱা হৈছে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদ্ৰ আব্দেল আতিয়ে কৈছে যে দেশখনে কাটাৰ আৰু আমেৰিকাৰ পূৰ্ণ সহযোগত কাম কৰি আছে। 60-দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত কাৰ্যকৰী কৰাই হৈছে তেওঁৰ লক্ষ্য। এই প্ৰস্তাৱক বন্দী আৰু পেলেষ্টাইনী বন্দীসকলক মুকলি কৰাৰ লগতে বিনা চৰ্তে গাজাত সহায় পুনৰ আৰম্ভ কৰাৰ কথা কোৱা হৈছে। দিল্লীত অহা 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ 3টা শাখাত 106টা দলে অংশ ল'ব। 17 বছৰ অনুৰ্ধ ল'ৰা, 17 বছৰ অনুৰ্ধ ছোৱালী আৰু ছাব জুনিয়ৰ শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব। 25 ছেপ্টেম্বৰলৈ দিল্লী আৰু বেংগালুৰুত চলিবলগীয়া এই প্ৰতিযোগিতাত 19 আগষ্টত দিল্লীত 17 বছৰ অনুৰ্ধ শাখাৰ প্ৰতিযোগিতাৰ আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। সমগ্ৰ দেশৰ খেতিয়কসকলে বিদেশী হেঁচা সত্বেও বাণিজ্য চুক্তিৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ দেশৰ 210গৰাকী পঞ্চায়ত নেতাই অহা 15 আগষ্টত নতুন দিল্লীত হ'বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ বিশেষকৈ পাকিস্তান সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজস্থানৰ দোসা জিলাত হোৱা পথ দুৰ্ঘটনাত কমেও 10জন লোকে প্ৰাণ হেৰুৱাইছে আৰু দিল্লীত অহা 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।